মিখা ভাৱবাদী পুস্তক 5 অধ্যায়। জিৰচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহা। তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইজৰাইলৰ মুখ্য লোকসকলক লাঠিৰে গালত প্ৰহাৰ কৰিব। কিন্তু হে বৈতলেহেমৰ ইফাৰ্থা, যিহুদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইজৰাইলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেইজনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে। এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব, যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁ ভাইৰ অৱশিষ্ট লোকসকলক ইজৰাইলৰ লোকসকললৈ উলটি আহিব। যিহুৱাৰ শক্তিয়ে তেওঁ থিয় হ'ব, আৰু তেওঁ পশুৰ জাক চৰাব। তেওঁলোকৰ ঈশ্বৰ যিহুৱাৰ নামৰ মহিমাত তেওঁলোকে বাস কৰিব, কাৰণ তেওঁ পৃথিৱীৰ শেষলৈকে মহান হ'ব। তেওঁৱে আমাৰ শান্তি হ'ব। যেতিয়া অসুৰে আমাৰ দেশলৈ সোমাই আহিব আৰু আমাৰ দুৰ্গবোৰৰ সৈতে তেওঁলোকে দৃঢ়ভাৱে অগ্ৰগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে 7 মেৰ চাগ ৰখীয়া আৰু লোকসকলৰ ওপৰত 8 মুখ্য লোকক তুলি ধৰিম। এই লোকসকলে তৰোৱালেৰে অসুৰ দেশ আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্মুদৰ দেশ শাসন কৰিব। যেতিয়া অসুৰে আমাৰ দেশত সোমাব আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অসুৰৰ পৰা ৰক্ষা কৰিব। বহুতো মানুহৰ মাজত জাকোবৰ অৱশিষ্ট লোক জিহুৱাৰ পৰা অহা নিয়ৰ আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ আৰু মনুষ্য সন্তানসকলৰ বাবে অপেক্ষা নকৰে। দেশৰ আৰু বহুতো মানুহৰ মাজত জাকোবৰ অৱশিষ্ট লোক জংঘল জন্তুৰ মাজত থকা সিংহৰ দৰে আৰু মেৰ চাগৰ জাকৰ মাজত থকা জুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁলোকৰ মাজেৰে যায়, তেওঁলোকক গছকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে। তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব। সেইদিনা এইদৰে ঘটিব, জিহুৱাই কৈছে, মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম। মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম। মই তোমালোকৰ হাতৰ মায়াকৰ্ম নষ্ট কৰিম আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব। মই তোমালোকৰ মাজৰ পৰা কটা প্ৰতিমাবোৰ আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কাৰ্যক প্ৰণিপাত কৰি নাথাকিবা। মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম। যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।